يا أيها الرسول بلغ ما أنزل إليك من ربك وإن لم تفعل فما بلغت رسالته والله يعصمك من الناس إن الله لا يهدي القوم الكافرين.
হে রাসূল, তোমার প্রতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে সেয়া প্ৰচাৰ কৰা, আৰু যদি তুমি এনে নকৰা তেন্তে এইটো বুজাব যে তুমি তেওঁৰ বাৰ্তা প্ৰচাৰ নকৰিলা। জানি থোৱা, আল্লাহেই তোমাক মানুহৰ পৰা ৰক্ষা কৰিব, নিশ্চয় আল্লাহে কাফিৰ সম্প্ৰদায়ক হিদায়ত নকৰে।